এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ 117 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ চেনেলৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। নিশা 8 বজাত এই অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শ্ৰোতাসকলে শুনিবলৈ পাব। নামেৰি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ পৰ্যটকৰ বাবে উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ট্ৰেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্য পৰ্যটন মানচিত্ৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো 2022-2023 চনৰ 14 লাখ আৰু 2023-2024 বিত্তীয় বৰ্ষত 27 লাখ টকাৰ বিপৰীতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ লক্ষ্য 42 লাখ টকা স্থিৰ কৰিছে। অসম অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানখনত ৰাজ্যিক পক্ষী দেওহাঁহ, ধনেশ, বনৰীয়া হাতী, ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ আদিৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দেখিবলৈ পোৱা যায়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়াই অসমীয়া লিপিক মান্যতা দি ইউনিকডত স্বতন্ত্ৰ স্থান প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ লগতে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছত পাবলগীয়া সকলো সুবিধা আদায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনাইছে। পত্ৰখনৰ লগতে ৰাজ্যিক ভাষা আইনৰ ব্যৱহাৰ নিশ্চিত কৰাৰ বাবেও আহান জনোৱা হৈছে। অসম প্ৰকাশন পৰিষদ আৰু সৌধ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত কালি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাত ভাৰতীয় প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা সংস্থাৰ সভাপতি সুৰিন্দ্ৰ কুমাৰ ঘায়ে অংশগ্ৰহণ কৰে। 12 দিনীয়াকৈ অনুষ্ঠিত অসম গ্ৰন্থমেলাত কালি দ্বিতীয় দিনৰ অগণন গ্ৰন্থপ্ৰেমীৰ সমাগম হয়। সন্ধিয়া পশ্চিমবংগৰ বিশিষ্ট লেখক, ইতিহাসবিদ তথা অধ্যাপক হিন্দুল সেনগুপ্তই অংশগ্ৰহণ কৰা অন্তৰংগ আলাপ পৰিচালনা কৰে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। গ্ৰন্থমেলাথলীত কালি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ বেংক তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত অহা বছৰৰ ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত নিৰ্মাণ চলি থকা এইটো হ'ব দেশৰ তৃতীয়টো বীজ বেংক। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই যোৱা বছৰৰ 1 নৱেম্বৰত বীজ বেংকটোৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষে বীজ বেংকটোৰ 95% কাম সম্পূৰ্ণ হৈ উঠিছে। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানত সংৰক্ষিত হৈ অহা 7,000ৰো অধিক থলুৱা ধানৰ সঁচৰ লগতে উৎপাদিত বীজ 5 বছৰ পৰ্যন্ত নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰিব পৰা হ'ব। অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ স্পিয়াৰ কোৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও বিজয়নগৰ পথৰ কাষৰ MS-27ৰ সমীপৰ বনাঞ্চলত মাটিত পুতি থোৱা এই অস্ত্ৰ শস্ত্ৰৰ ভঁৰালৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন্ধান চলায়। এই অভিযানত বিভিন্ন স্থানৰ পৰা মুঠ 10টা MQ-81 চীনত নিৰ্মিত এছাল্ট ৰাইফল উদ্ধাৰ কৰা হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিৱেশন লক্ষীমপুৰ জিলাৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত পৰহিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালিৰ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বিভিন্ন বিষয়ে আলোকপাত কৰে। দুপৰীয়া ভাগত অসমৰ ভিন ভিন 3টা ক্ষেত্ৰত সম্ভাৱনা বহন কৰা 3গৰাকী উদীয়মান যুৱকক লৈ এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। কালি উত্তৰ লক্ষীমপুৰ চহৰৰ মাজেৰে এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।